চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠক খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
গ্রহণ করাই ভক্তি বসন এই মাথুন আমার মিনতি,
গ্রহণ করাই ভক্তি বসন এই মাথুন আমার মিনতি।
আকাশ পাতা মুখরিত করি
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি বাৰু কেনে পাইছে? অনুগ্ৰহ কৰি আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি পত্ৰ লিখিবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে এই কথা নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়া লিখা শুভবাৰ্তাৰ অধ্যয়ন চলাই আছো। যোৱা অনুষ্ঠানত আমি এই মুঠিয়া লিখা শুভবাৰ্তাৰ 11 নম্বৰ অধ্যায়টো চালো, আজি চাবলৈ ওলাইছো 12 নম্বৰ অধ্যায়। কিন্তু তাৰ আগতে আহকচোন সদায় কৰি অহাৰ দৰে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতে তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, মঠিয়া লিখা শুভবাৰ্তাত যি এটা গতি আছে, সেই কথাটোলৈ আমি আকৌ আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো। সেইটো মন নকৰিলে বাৰ্তাটো হেৰুওৱাৰ ভয় থাকে। মঠিয়ে যীশুৰ জীৱনী এখন দিব খোজা নাই, ঘটনাবোৰ কালানুক্ৰমেও সজোৱা নাই। তেওঁ খ্ৰীষ্টক ৰজা হিচাপে উপস্থাপন কৰিছে। তেওঁ ৰজা হিচাপে জন্মিছিল আৰু পৰ্বতত দিয়া উপদেশ দিছিল তেওঁৰ ৰাজ্যৰ নৈতিক মানদণ্ড হিচাপে। তেওঁ অলৌকিক কাৰ্য সম্পন্ন কৰাৰ যোগেদি সেই কামৰ ক্ষমতা আছে বুলি প্ৰদৰ্শন কৰিছিল। তাৰ পাছত তেওঁ পাচনীসকলক পঠিয়াইছিল ইছৰাইল জাতিৰ মাজলৈ সেই ৰাজ্যৰ বাৰ্তা দিবলৈ। কিন্তু ইছৰাইল জাতিৰ সঁহাৰি আছিল প্ৰত্যাখ্যান। তাৰ পাছত ৰজাই নগৰবোৰৰ ওপৰত অভিশাপ ঘোষণা কৰিলে। এতিয়া প্ৰভু যীশু আৰু সেই কালৰ ধৰ্মীয় নেতাবিলাকৰ মাজত সংঘাত প্ৰকাশ্যে দেখা দিলে, বিশেষকৈ ফৰিচীবিলাকৰ লগত। প্ৰথমতে দেখাত তেওঁলোকক তেওঁৰ প্ৰতি বন্ধুত্বপূৰ্ণ মনোভাৱৰ যেন দেখা গৈছিল, কিন্তু এতিয়া বিশ্ৰামবাৰৰ ক্ষেত্ৰত বিশ্ৰামবাৰৰ প্ৰশ্ন লৈ তেওঁলোক তেওঁৰ প্ৰতি বিৰূপ ভাৱাপন্ন হৈছে। আমি বিশ্ৰামবাৰৰ কথাটো দুঠাইত পাম, বাহিৰত পথাৰত আৰু ধৰ্মধামৰ ভিতৰত। আহক বাইবেলৰ পৰা পাঠ কৰি দিওঁ 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, সেই সময়ত যীশু বিশ্ৰামবাৰে শস্যক্ষেত্ৰৰ মাজেদি যাওঁতে তেওঁৰ শিষ্যবিলাকৰ ভোক লাগিলত থোক ছিঙি ছিঙি খাব ধৰিলে। আমি এই ঘটনাৰ মাজেৰে দেখিম যে যীশুৱে এই কথা জোৰ দি দেখুৱাইছে যে তেওঁ বিশ্ৰামবাৰৰ প্ৰভু। কিন্তু বিশ্ৰামবাৰ সম্বন্ধীয় আলোচনাত জড়িত হোৱাৰ আগতে আমি শিষ্যসকলে কিয় শস্যৰ থোক ছিঙি ছিঙি খাইছিল তাৰ কাৰণটো চাওঁ হওক। তেওঁলোকে কিয় খাইছিল? কাৰণ তেওঁলোকৰ ভোক লাগিছিল। কিয় ভোক লাগিছিল? কাৰণ তেওঁলোকে যীশুৰ পিছে পিছে ঘূৰি ফুৰিছিল। যীশুক অনুসৰণ কৰিব বিচৰা ডেকা এজনক তেওঁ এইদৰে কোৱা আপোনাৰ নিশ্চয় মনত আছে। মঠি 8 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ পঢ়ি দিছো, শুনিবচোন। যীশুৱে তেওঁক কলে, শিয়ালৰ গাঁত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই। আৰু এই সময়ত তেওঁলোকৰ ভোক লাগিছিল। প্ৰভু যীশুৱে কিমান দৰিদ্ৰতাৰ বোজা কঢ়িয়াব লগা হৈছিল এই কথাটোৱে আমাক আকৌ মনত পেলাই দিছে, আৰু তেওঁ শিষ্যসকলৰ সেই কাৰ্য সমৰ্থন কৰা আমি দেখিবলৈ পাম। ইয়াতেই ধৰ্মীয় নেতাসকলৰ লগত মতভেদ আৰম্ভ হৈছিল। 2 নম্বৰ পদ, কিন্তু ফৰিচীবিলাকে তাকে দেখি তেওঁক কলে, চাওক, যি কৰ্ম বিশ্ৰামবাৰে কৰিব নাপায় তাক আপোনাৰ শিষ্যবিলাকে কৰিছে। ফৰিচীবিলাকে প্ৰভুক কৈছে, আপুনি এনে কৰিবলৈ কি অনুমতি দিছে? 3 নম্বৰ পদ, তেতিয়া তেওঁবিলাকক কলে, দায়ুদ আৰু তেওঁৰ লগত থকাবিলাকৰ ভোক লাগিলত কেনেকৈ তেওঁ ঈশ্বৰৰ গৃহত সোমাই পুৰোহিতৰ বাহিৰে বিধিমতে খাব নোপোৱা দৰ্শন পিঠা খায়, তেওঁ আৰু তেওঁৰ লগত থকাবিলাকে যি কৰ্ম কৰিলে তাক তোমালোকে পঢ়া নাইনে? 4 নম্বৰ পদটো আমি একেলগে পঢ়ি দিছো। আমি এই ঘটনাৰ বিৱৰণী পাওঁ 1 চমুৱেল 21 নম্বৰ অধ্যায়ৰ 1-6 নম্বৰ পদত। চৌল ৰজা হৈ থাকোঁতে আৰু দায়ুদ ৰজা হিচাপে প্ৰত্যাখ্যাত হৈ থাকোঁতে এই ঘটনাটো ঘটিছিল। ঠিক একেদৰে প্ৰভু যীশু ৰজা হিচাপে প্ৰত্যাখ্যাত হৈ আছে। তেওঁ নিজকে মচীহ বুলি দাবী কৰা কথাটো মানুহে গ্ৰহণ কৰা নাই। এতিয়া তেওঁৰ লোকবিলাকৰ যত্ন লৈছে, বিশ্ৰামবাৰ পালনৰ কথাটো ওলাই কৰিও। দায়ুদেও তেওঁৰ লোকসকলৰ যত্ন লৈছিল, মচীৰ বিধান ভংগ কৰি হলেও। 5 নম্বৰ পদ, নতুবা পুৰোহিতসকলে বিশ্ৰামবাৰে ধৰ্মধামত বিশ্ৰাম দিন উলংঘন কৰিও যে নিৰ্দোষী হয় তাক বিধানশাস্ত্ৰত পঢ়া নাইনে? পুৰোহিতসকলে বিশ্ৰামবাৰতো কাম কৰিছিল। 6 নম্বৰ পদ, কিন্তু মই তোমালোকক কওঁ, ধৰ্মধামতকৈও মহান এজনা ইয়াত আছে। প্ৰভু যীশুৱে ইয়াত তেওঁলোকৰ ধৰ্মীয় জীৱনৰ সকলোতকৈ পবিত্ৰ স্থান অৰ্থাৎ মন্দিৰৰ ওপৰতো আধিপত্য বা কৰ্তৃত্ব দাবী কৰিছে। কিন্তু ফৰিচীবিলাকৰ দৃষ্টিত তেওঁ ঈশ্বৰ নিন্দা কৰিছিল। তেওঁ কেৱল বিশ্ৰামবাৰেই ভংগ কৰিছে নে নহয়, তেওঁ ঈশ্বৰ নিন্দাও কৰিছে এইবুলি তেওঁলোকে সিদ্ধান্ত লৈছিল। 7 নম্বৰ পদ, আৰু মই বলিদান নোখোজো, দয়াহে খোজো। তোমালোকে এই বচনৰ অৰ্থ জনা হলে নিৰ্দোষীবিলাকক দোষী নকৰিলাহেঁতেন। মই বলিদান নোখোজো, দয়াহে খোজো। হোছেয়া 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা এই উদ্ধৃতিটো দিয়া হৈছে। আমাৰ প্ৰভুৱে তেওঁৰ শিষ্যসকলে বিশ্ৰামবাৰ ভংগ কৰা নাই বুলি কৈ তেওঁলোকৰ প্ৰতি সমৰ্থন দেখুৱাইছিল। কিয়? 8 নম্বৰ পদ, কিয়নো মানুহৰ পুত্ৰ বিশ্ৰামবাৰৰ অধিপতি। আমি এই কথাটো মন কৰা উচিত যে তেওঁ বিশ্ৰামবাৰৰ অধিপতি বুলি কৈ তেওঁলোকৰ সকলোতকৈ পবিত্ৰ ৰীতি পালনৰ কথাটোতেই হাত দিছিল। সেই ফৰিচীসকলৰ দৃষ্টিত তেওঁ আৰু অধিক ডাঙৰ দাবী কৰাৰ স্থান নাই। এই কথাটোৱে তেওঁলোকৰ তিক্ততা আৰু ঘৃণা নিশ্চিতৰূপে বৃদ্ধি কৰিলে। আমি এতিয়া এই ঘটনা ঘটা পথাৰ এৰি ধৰ্মধামলৈ যাওঁ, কিন্তু আমি বিশ্ৰামবাৰৰ একেটা প্ৰশ্নৰেই সন্মুখীন হওঁ। 9 নম্বৰ পদ, পাছে তেওঁ সেই ঠাইৰ পৰা গৈ তেওঁবিলাকৰ নামঘৰত সোমাল। মন কৰক যে তেওঁলোকৰ নামঘৰত সোমাল, আমাৰ নহয় তেওঁলোকৰ। তেওঁ মন্দিৰটোৰ বিষয়েও প্ৰায় একেধৰণৰ কথা কৈছিল। প্ৰথমতে এইটো আছিল ঈশ্বৰৰ মন্দিৰ, কিন্তু তেওঁ অৱশেষত কৈছিল তোমাৰ লোকৰ গৃহ তোমালোকৰ বাবে পৰিত্যক্ত হৈ আছে। 10 আৰু 11 নম্বৰ পদ, আৰু চোৱা, শুকান হতীয়া এজন মানুহ আছিল। তেতিয়া যীশুক অপবাদ দিবৰ আশয়েৰে তেওঁবিলাকে তেওঁ সুধিলে, বিশ্ৰামবাৰে সুস্থ কৰিব পায়নে? তাতে তেওঁবিলাকক কলে, তোমালোকৰ মাজত কোনো এটা মানুহৰ যদি এটা মেৰ থাকে আৰু সেই মেৰ বিশ্ৰামবাৰে গাঁতত পৰিলে তেওঁ তাক ধৰি নুতুলিব, এনে কোন আছে? সেই যথৰ হাতৰ মানুহজনক ফৰিচীবিলাকেই বাৰু তাত ৰাখিছিল নেকি যীশুৰ বাবে ফান্দ হিচাপে, যাতে তেওঁক বিশ্ৰামবাৰে সুস্থ কৰে? যদি সেয়ে হয়, তেন্তে যীশুৰ শত্ৰুবোৰে তেওঁৰ বিষয়ে দুটা দৰকাৰী স্বীকাৰোক্তি কৰা যেন হৈছিল। কথাটো মন কৰিব, প্ৰথমতে তেওঁলোকে এই কথাটো স্বীকাৰ কৰা যেন হৈছিল যে প্ৰভু যীশুৱে ৰোগীক সুস্থ কৰিব পাৰে, ৰোগীক সুস্থ কৰাৰ ক্ষমতা তেওঁৰ আছিল বুলি তেওঁলোকে মানি লৈছিল। আমি দেখি আহিছো যে অলৌকিক কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত যীশুৰ সামৰ্থ্যৰ বিষয়ে তেওঁৰ শত্ৰুবিলাকে কেতিয়াও সন্দেহ দেখুৱাব পৰা নাছিল। আপুনি 2000 বছৰ পিছুৱাই গৈ সেই সময়ৰ নানান তথ্য গৱেষণা কৰি চোৱাৰ পাছতহে তেওঁৰ অলৌকিক কাৰ্য সম্পাদন কৰা ক্ষমতাৰ বিষয়ে কিবা প্ৰশ্ন উঠাব পাৰিব। ফৰিচীবিলাকে এই কথা প্ৰকাশ্যে স্বীকাৰ কৰিছিল যে যীশুৱে অলৌকিক কাৰ্য সম্পাদন কৰিব পাৰে। এইকাৰণেই তেওঁলোকে যীশুক ফাণ্ডত পেলাবলৈ এই যথৰ হাতৰ ৰোগীজন তাত ৰাখি থৈছিল। দ্বিতীয়তে, তেওঁলোকে এই কথাটো মানি লোৱাৰ নিচিনা হৈছিল যে কোনো অসহায় মানুহ তেওঁৰ আগত ৰাখিলে তেওঁ সহানুভূতিশীল হৈ তেওঁক সুস্থ কৰিবলৈ আগবাঢ়িবই, আনকি বিশ্ৰামবাৰৰ দিনাখনো। কি যে স্বীকাৰোক্তি নহয়নে? বিশ্ৰামবাৰত সুস্থ কৰা কথাটোৰ বিধানসন্মত প্ৰশ্নটো আছিল তেওঁক ফাণ্ডত পেলোৱাৰ উদ্দেশ্যে, কিন্তু আচলতে যীশুৱেহে তেওঁৰ শত্ৰুবোৰক ফাণ্ডত পেলাইছিল। তেওঁলোকে স্বীকাৰ কৰিলে যে মেৰ এটা বিশ্ৰামবাৰেও উদ্ধাৰ কৰিব লাগিব। আচলতে মুচিৰ বিধানতেই সেই সুৰুঙাটো দিয়া আছিল। 12 নম্বৰ পদ, তেন্তে মেৰতকৈ মানুহ কিমান বহুমূলীয়া, এই হেতুকে বিশ্ৰামবাৰে ভাল কৰ্ম কৰিব পায়। এইটোৱেই গোটেই কথাখিনিৰ মূল কথা। তেওঁ বিশ্ৰামবাৰে ভাল কাম কৰিব লাগেনে? তেওঁলোকৰ উত্তৰ লাগিলে যিয়েই নহওক, বিশ্ৰামবাৰে ভাল কৰ্ম কৰিব পায়। 13 নম্বৰ পদ, তেতিয়া তেওঁ সেই মানুহজনক কলে, তোমাৰ হাত মেলা। তাতে তেওঁ হাত মেলিলত আনখনৰ নিচিনা সম্পূৰ্ণ সুস্থ হ'ল। যীশুৱে মানুহজনক বিশ্ৰামবাৰে সুস্থ কৰিলে, তেওঁ বিধান ভংগ কৰিছিল নেকি? আপুনি কি ক'ব? আমি কওঁ তেওঁ বিধান ভংগ কৰা নাছিল। এইটোৱেই ধৰ্মীয় নেতাবিলাকৰ লগত যীশুৰ বিভাজন আনিলে। তেতিয়াই তেওঁলোকে যীশুক ধ্বংস কৰিবলৈ সিদ্ধান্ত ল'লে। 14 নম্বৰ পদ, কিন্তু ফৰিচীবিলাকে বাহিৰলৈ গৈ কেনেকৈ তেওঁক বিনষ্ট কৰিব পাৰে তেওঁৰ বিৰুদ্ধে এনে মন্ত্ৰণা কৰিলে। ইয়াৰ আগলৈকে ফৰিচীবিলাক বন্ধু ভাৱাপন্ন হৈয়েই আছিল। তেওঁলোকে তেওঁৰ জনপ্ৰিয়তাৰ সুযোগ লৈ তেওঁৰ লগতেই গৈছিল, কিন্তু প্ৰভু যীশু তেওঁলোকৰ লগত যাবলৈ অমান্তি হ'ল আৰু তেওঁলোক তেওঁৰ শত্ৰু হৈ পৰিল। বিশ্ৰামবাৰৰ বিষয়টো লৈ এই বিভাজনটো আহিল আৰু মতভেদটো বিশেষভাৱে প্ৰকাশ পাই উঠিল। এতিয়াৰে পৰা তেজ খোৱা ৰাং কুকুৰৰ দৰে এই ঘৃণা প্ৰভু যীশুৰ পিছে পিছে খেদি থাকিব, তেওঁৰ ক্ৰুছৰ তল নোপোৱা পৰ্যন্ত। তেওঁলোকে তেওঁক মাৰিবলৈ ষড়যন্ত্ৰ কৰিব ধৰিলে। তেওঁক সেই সময়তে গ্ৰেপ্তাৰ কৰিব তেওঁলোকে বিচাৰিছিল, কিন্তু মানুহবোৰলৈ তেওঁলোকে ভয় কৰিলে। 15 নম্বৰ পদ, কিন্তু যীশুৱে তাকে জানি তাৰ পৰা গুচি গ'ল। তাতে অনেকে তেওঁৰ পাছে পাছে গ'ল আৰু তেওঁবিলাকক সকলোকে সুস্থ কৰিলে। ফৰিচীবিলাকৰ এই কাৰ্যই যীশুক সাময়িকভাৱে আঁতৰি থাকিবলৈ বাধ্য কৰিলে, কাৰণ তেতিয়াও সময় হোৱা নাছিল। নিৰ্ধাৰিত সময় নহা পৰ্যন্ত তেওঁলোকে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। এই পদত এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে যীশুৱে মানুহবোৰৰ মাত্ৰ কিছুমানক নহয় সকলোকে সুস্থ কৰিছিল। এই কথাটোৱে সেই সময়ত কেনেকুৱা এটা প্ৰভাৱ পেলাইছিল সেই কথাটো আমি কল্পনা কৰিবই নোৱাৰো। এইটো অতি চমকপ্ৰদ ঘটনা আছিল। তেওঁলোকে তেওঁক গ্ৰহণ কৰিব লাগিব নহলে প্ৰত্যাখ্যান কৰিব লাগিব। একো সিদ্ধান্ত নোলোৱাকৈ থকাটো অসম্ভৱ আছিল। তেওঁ আজিও অতিশয় বিতৰ্কিত। শত্ৰুবোৰ আজিও তেওঁৰ পাছে পাছে আছে। নতুন নতুন লেতেৰা কিতাপ, লেতেৰা নাটক আদিয়ে তেওঁক অপমান কৰিয়েই আছে। আপুনি হয় তেওঁৰ বন্ধু নহলে তেওঁৰ শত্ৰু। প্ৰভু যীশু আপোনাৰ পৰিত্ৰাতা হ'ব নহলে আপোনাৰ বিচাৰকৰ্তা হ'ব। আপুনি যীশুখ্ৰীষ্টৰ পৰা হাত সাৰিব নোৱাৰে। তেওঁ জনগণক সুস্থ কৰিছিল। 16 নম্বৰ পদ, আৰু তেওঁক প্ৰকাশ কৰিবলৈ তেওঁবিলাকক নিষেধ কৰিলে। প্ৰভু যীশু এই জগতলৈ অলৌকিক কাৰ্য সম্পন্ন কৰিবলৈ অহা নাছিল। তেওঁ নিজকে মচীহ বুলি জনাবলৈহে আহিছিল। যেতিয়া তেওঁক প্ৰত্যাখ্যান কৰা হল, তেতিয়া তেওঁ ক্ৰুচৰ প্ৰতি গতি অব্যাহত ৰাখিলে জগতৰ পৰিত্ৰাতা হবলৈ। তেওঁৰ দ্বাৰা সম্পাদিত অলৌকিক কাৰ্যবোৰ দেখি ইমান মানুহ আহি তেওঁক হেঁচি ধৰিছিল যে তেওঁ বিচৰা ধৰণে পৰিচৰ্যা কৰিব পৰা নাছিল। এতিয়া 17 পৰা 20 নম্বৰ পদ পঢ়ি দিম। যিচয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে, চোৱা, মোৰ যি সেৱকক মই মনোনীত কৰিলো, মোৰ যি প্ৰিয়জনাত মোৰ মন পৰম সন্তুষ্ট হৈছে, তেওঁৰ ওপৰত মোৰ আত্মা থম, তাতে তেওঁ পৰজাতিবিলাকক ন্যায় বিচাৰৰ সংবাদ দিব। তেওঁ দণ্ড হাই নকৰিব, আতাহ নাপাৰিব, আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব। তেওঁ ন্যায় বিচাৰ জয়ীৰূপে প্ৰচলিত নকৰে মানে থেতেলা নল নাভাঙিব, ধুৱাই থকা শলিতাও নুনুমাব। থেতেলা খোৱা নল নাভাঙিব, নাই, বৰং তেওঁ সেই থেতেলা খোৱা নল ভালদৰে বান্ধিহে দিব যদি নলডালে অনুমতি দিয়ে। ধুৱাই থকা শলিতাও তেওঁ নুনুমাব, নাই, যদি সেইডালে তেওঁক প্ৰত্যাখ্যান কৰিয়েই থাকে, তেনেহলে ধুৱাই থকা শলিতা সুদবিচাৰৰ দপদপাই জ্বলা জুইৰ ৰূপ ল'ব। প্ৰভুৱে সেইডাল নুনুমায় কাৰণ মানুহৰ স্বাধীন মন আছে। এতিয়া 21 নম্বৰ পদটো পঢ়িম। আৰু তেওঁৰ নামত পৰজাতিবিলাকে ভৰসা কৰিব, সেই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল। প্ৰিয় শ্ৰোতা, আমাৰ দিনত নিশ্চয় এটা সুনিৰ্দিষ্ট গতি আমাৰ চকুত পৰে। সাধাৰণভাৱে ভাৱবাণী ফলিওৱাৰ পিনেই মাত্ৰ নহয়, কিন্তু পৰজাতীয় লোকসকলৰ বিষয়ে ভাৱবাণী ফলিওৱাৰ ক্ষেত্ৰতো তেওঁলোকে পৰিত্ৰাণ পাব লাগিব। খ্ৰীষ্টক তেওঁৰ নিজৰ লোকে পৰিত্যাগ কৰাৰ পাছতেই খ্ৰীষ্টই পৰজাতীয়সকললৈ অনুগ্ৰহপূৰ্ণভাৱে নিজকে আগবঢ়াইছে। আমি পাচনি কৰ্মত দেখিবলৈ পাম যে তেওঁ পাচনি পৌলক পৰজাতীয়সকলৰ প্ৰতি এজন মিছনাৰী হিচাপে নিযুক্ত কৰিছে। পাঠ কৰি দিম পাচনিৰ কৰ্ম 26 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। এই আশয়েৰে তেওঁবিলাকৰ চকু মুকলি হবলৈ আৰু তেওঁবিলাক আন্ধাৰৰ পৰা পোহৰলৈ, ছয়তানৰ অধীনৰ পৰা ঈশ্বৰলৈ ঘূৰিবৰ কাৰণে তেওঁবিলাকৰ ওচৰলৈ মই তোমাক পঠাওঁ। এতিয়া আমি 22 আৰু 23 নম্বৰ পদ পঢ়ি দিম। তেতিয়া ভূতে পোৱা অন্ধ আৰু বুবা এজনক তেওঁৰ ওচৰলৈ অনা হল, আৰু তেওঁ তাক সুস্থ কৰাত সেই বুবাই কথা কলে আৰু দৃষ্টিও পালে। তাতে সকলো লোকে বিস্ময় মানি কলে, এওঁনো দাউদৰ সন্তান হ'ব পাৰেনে? আন কথাত ক'বলৈ গ'লে এওঁৱেই আমাৰ মচীহ। তেওঁৰ হাতত প্ৰমাণবোৰ আছে। মৃতকক জীৱনদান কৰাতকৈ ডাঙৰ নহলেও অন্ততঃ একেধৰণৰ চমকপ্ৰদ অলৌকিক কাৰ্য আছিল যীশুৱে অনবৰতেই মানুহক সুস্থ কৰা আৰু অসুচী আত্মা খেদোৱা কাৰ্যই মানুহবিলাকক এই বিষয়ে পতিয়ন নিয়াইছিল যে তেওঁ দাউদৰ সন্তান, তেওঁ মচীহ। কিন্তু ফৰিচীবিলাকে কি কৈছিল? 24 নম্বৰ পদ, কিন্তু ফৰিচীবিলাকে তাকে শুনি কলে, ভূতবোৰৰ ৰজা বেলচুবুবৰ সহায়ৰ বিনে ই ভূতক নেখেদায়। এইটো মাৰ্জনাহীন পাপৰ কথা, ভালদৰে মন কৰক। 25 পৰা 27 পদ, তেতিয়া তেওঁবিলাকৰ ভাৱ জানি তেওঁবিলাকক কলে, যিকোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয় সেই ৰাজ্য উচ্ছন্ন হয়, আৰু যি নগৰ বা ঘৰ নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয় সিও থাকিব নোৱাৰে। আৰু ছয়তানেও যদি ছয়তানক খেদায় তেন্তে সি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, এতেকে তাৰ ৰাজ্য কেনেকৈ থাকিব? আৰু মই যদি বেলচুবুবৰ দ্বাৰাই ভূতক খেদাওঁ তেন্তে তোমালোকৰ পুত্ৰবিলাকে কাৰ দ্বাৰাই খেদায়? এই হেতুকে তেওঁবিলাকে তোমালোকৰ বিচাৰক হ'ব। তেওঁলোকৰ নিজৰ লোকে বেলচুবুবৰ দ্বাৰা ভূত খেদোৱা বুলি তেওঁলোকে কেতিয়াও নকয়। আঠাইশ নম্বৰ পদ, কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতক খেদাওঁ তেন্তে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ ওচৰ পালেহি। ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ ওচৰ পালেহি মচীহৰ উপস্থিতিৰ মাজেদি। খ্ৰীষ্টই কৈছে, মই উপস্থিত, ভূত খেদোৱাৰ যি মোৰ শক্তি সেয়াই মোৰ চাৰ্টিফিকেট। ২৯ৰ পৰা ৩২ নম্বৰ পদ, আৰু বলবানজনক প্ৰথমে নাবান্ধিলে কেনেকৈ তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? বান্ধিলেহে তাক লুট কৰিব। যিকোনো মোৰ ফলীয়া নহয় তেওঁ মোৰ বিপক্ষ, আৰু যিকোনোৱে মোৰে সৈতে নচপায় তেওঁ সিঁচি পেলায়। এই হেতুকে মই তোমালোকক কওঁ, মানুহবিলাকৰ সকলো পাপ আৰু নিন্দাৰ ক্ষমা হ'ব, কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দাৰ ক্ষমা নহ'ব। আৰু যিকোনোৱে মানুহৰ পুত্ৰৰ বিৰুদ্ধে কথা কয় তেওঁ ক্ষমা পাব, কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কয় তেওঁ ইহলোকত বা পৰলোকতো ক্ষমা নাপাব। কালি কৰা কোনো এটা পাপ প্ৰভুৱে আজি ক্ষমা নকৰিব এনে নাই, কাৰণ তেওঁ সকলো পাপৰ ক্ষমাৰ কাৰণেই ক্ৰুচত মৰি দিছিল। পবিত্ৰ আত্মা এই জগতলৈ আহিছিল মানুহৰ হৃদয়ত খ্ৰীষ্টৰ পৰিত্ৰাণ বাস্তৱ কৰিবলৈ। যদি আপোনাৰ প্ৰতি কথা কোৱা পবিত্ৰ আত্মাক আপুনি বাধা দিয়ে তেনেহলে নিশ্চয় কোনো ক্ষমা নাই, কোনো ক্ষমা আপুনি নাপাব, কাৰণ আপুনি আপোনাৰ জীৱনত পৰিত্ৰাণ বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত পবিত্ৰ আত্মাক বাধা দিছে, আৰু আপোনাক নতুনকৈ জন্ম দিয়াৰ কথাটো পবিত্ৰ আত্মাৰেই। মাৰ্ক ৩ নম্বৰ অধ্যায়ত এই অক্ষমনীয় অপৰাধটোৰ বিষয়ে আৰু বহলাই কোৱা হৈছে যে ই পবিত্ৰ আত্মাৰ কাৰ্যক ছয়তানৰ কাৰ্য বুলি কয়, অৰ্থাৎ খ্ৰীষ্টই এই অলৌকিক কাৰ্যবোৰ বেলচুবুবৰ দ্বাৰা কৰা বুলি কোৱাৰ নিচিনাকৈ, অথচ তেওঁ ঈশ্বৰৰ শক্তিৰেহে কৰিছিল, অৰ্থাৎ তেওঁলোকে প্ৰভু যীশুৰো সাক্ষ্য অগ্ৰাহ্য কৰিছিল আৰু পবিত্ৰ আত্মাৰো সাক্ষ্য অগ্ৰাহ্য কৰিছিল। আজি এই পাপটো কৰিব নোৱাৰে, কাৰণ যীশু পৃথিৱীত থকা অৱস্থাতহে এই পাপটো কৰা সম্ভৱ আছিল। আপুনি এনে একো পাপ কৰিব নোৱাৰে যিটোৰ বাবে ক্ষমা পোৱা সম্ভৱ নহয়, কিন্তু আপুনি পবিত্ৰ আত্মাক বাধা দি থাকিলে ক্ষমা নাই, কাৰণ তেওঁহে ক্ষমা লৈ আহে। এজন লোক বেমাৰত থাকিলে ডাক্তৰে যি ঔষধ খাবলৈ কয় তেওঁ যদি নাখাই মৰে তেন্তে তেওঁ বেমাৰত মৰা নহয়, আচলতে ঔষধ খাবলৈ অস্বীকাৰ কৰাৰ বাবেহে মৰা হয়। পাপ ৰোগৰ বাবেও এটা চিকিৎসা আছে, পবিত্ৰ আত্মাই সেইটো কামত প্ৰয়োগ কৰে, কিন্তু আপুনি যদি পবিত্ৰ আত্মাক বাধা দিয়ে তেনেহলে কোনো আৰোগ্যতা নাই। আজি একমাত্ৰ এই ধৰণেহে পাপ অক্ষমনীয় হৈ থাকিব পাৰে। ৩৪ নম্বৰ পদ, হে সৰ্পৰ বংশ, তোমালোকে বেয়া হৈ কেনেকৈ ভাল কথা ক'ব পাৰা? কিয়নো মনৰ অধিক ভাৱৰ পৰা মুখে কথা কয়। হে সৰ্পৰ বংশ, যোহন বাপ্তাইজকে তেওঁলোকক এনেদৰেই কৈছিল। ৩৫ নম্বৰ পদ, ভাল মানুহে ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু বেয়া মানুহে বেয়া ভঁৰালৰ পৰা বেয়া দ্ৰব্য উলিয়ায়। অন্তৰৰ কুঁৱাত যি আছে মুখৰ বাল্টিৰে ওলাই আহে, অৰ্থাৎ সেই ফৰিচীসকলৰো আচলতে মনৰ ভিতৰত কি আছে সেইটো প্ৰকাশ পাইছে। ৩৬ নম্বৰ পদ, কিন্তু মই তোমালোকক কওঁ, মানুহবিলাকে যিমান অনৰ্থক কথা কয় মহাবিচাৰৰ দিনা সেই সকলো বিষয়ৰে উত্তৰ দিব লাগিব। অনৰ্থক কথা মানে আচলতে ঈশ্বৰ নিন্দা। ৩৭ পদ, কিয়নো তুমি নিজৰ বাক্যৰ দ্বাৰাই নিৰ্দোষী নাইবা নিজৰ বাক্যৰ দ্বাৰাই দোষী বুলি গণিত হবা। দোষী বুলি গণিত হ'ব লাগিব, কাৰণ আপোনাৰ অন্তৰত কি আছে তাকেই মুখেৰে কৈছে। ৩৮ পদ, তেতিয়া অধ্যাপক আৰু ফৰিচীবিলাকৰ কেইজনমানে তেওঁক উত্তৰ দি কলে, হে গুৰু, আপোনাৰ পৰা আমি কোনো এটা চিন দেখিবলৈ ইচ্ছা কৰো। ফৰিচী আৰু অধ্যাপকসকলে আকৌ এটা চাতুৰি কৰিছে আৰু তেওঁৰ লগত মিতিৰালি কৰিবলৈ চেষ্টা কৰা যেন দেখুৱাইছে, তেওঁৰ পৰা এটা চিন বিচাৰিছে। আচলতে চিন চাই বিশ্বাস কৰাৰ মন নাই, তেওঁক ফাণ্ডত পেলাব খুজিছে। প্ৰভুৰ উত্তৰ মন কৰক। ৩৯ নম্বৰ পদ, কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক কলে, এই কালৰ দুষ্ট আৰু ব্যভিচাৰী মানুহে চিন বিচাৰে, কিন্তু জোনা ভাৱবাদীৰ চিনৰ বাহিৰে সিহঁতক আন কোনো চিন দিয়া নহ'ব। জোনাৰ চিন কি? ৪০ নম্বৰ পদ, কিয়নো জোনা যেনেকৈ তিনিদিন তিনিৰাতি বৰ মাছৰ পেটত আছিল তেনেকৈ মানুহৰ পুত্ৰও তিনিদিন তিনিৰাতি পৃথিৱীৰ ভিতৰত থাকিব। প্ৰভুৱে তেওঁলোকক অমান্তি হৈছে চিন দেখুৱাবলৈ, কিন্তু পুৰণি নিয়মৰ দুটা ঘটনালৈ আঙুলিয়াইছে। প্ৰথমটো জোনা ভাৱবাদীৰ ঘটনা। জোনা মাছৰ পেটত থকাত আচলতে মৰাৰ পৰা পুনৰ জীৱা হৈছিল। ঈশ্বৰে তেওঁক আন্ধাৰ আৰু মৃত্যুৰ পৰা পোহৰ আৰু জীৱনলৈ আনিছিল। জোনাৰ অভিজ্ঞতাটো প্ৰভু যীশুৰ আহিবলগীয়া ক্ৰুচীয় মৃত্যু আৰু পুনৰুত্থানৰ আগতীয়া ছবি। একচল্লিশ নম্বৰ পদ, মহাবিচাৰত নিনবী নগৰৰ মানুহবিলাকে এই কালৰ মানুহবিলাকে সৈতে থিয় হৈ ইহঁতক দোষী কৰিব, কিয়নো তেওঁলোকে জোনাৰ ঘোষণাত মন পালতাইছিল। কিন্তু চোৱা, জোনাতকৈও মহান এজনা ইয়াত আছে। জোনাৰ ঘোষণাত সেই নিনবীয়ে মন পালতাইছিল, কিন্তু জোনাতকৈও মহান অৰ্থাৎ যীশুখ্ৰীষ্ট তেওঁলোকৰ মাজত থকা স্বত্তেও তেওঁলোকে যীশুক গ্ৰহণ কৰা নাই। বিৰাল্লিছ নম্বৰ পদ, দক্ষিণ দেশৰ ৰাণীয়ে মহাবিচাৰত এই কালৰ মানুহবিলাকে সৈতে উঠি ইহঁতক দোষী কৰিব, কিয়নো তেওঁ ছলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল। কিন্তু চোৱা, ছলোমনতকৈও মহান এজনা ইয়াত আছে। যীশু জোনা আৰু ছলোমনতকৈ মহান। ছেবাৰ ৰাণীয়ে বহু দূৰৰ পৰা ছলোমনৰ জ্ঞানৰ সোৱাদ ল'বলৈ আহিছিল। প্ৰভু যীশু স্বৰ্গৰ পৰা আহিছিল, কিন্তু তেওঁলোকে তেওঁৰ কথালৈ কাণ নিদিয়ে। এতিয়া ৪৬ নম্বৰ পদৰ পৰা একেবাৰে ৫০ নম্বৰ পদলৈকে পঢ়ি দিম। তেওঁলোকৰ আগত কথা কৈ থাকোতে চোৱা, তেওঁৰ মাক আৰু ভায়েকবিলাকেও তেওঁৰ সৈতে কথা হবলৈ বিচাৰি বাহিৰত থিয় হৈ আছিল। তেতিয়া কোনো এজন তেওঁক কলে, চাওক, আপোনাৰ মাক আৰু ভায়েকবিলাকে আপোনাৰ লগত কথা হবলৈ বিচাৰি বাহিৰত থিয় হৈ আছে। কিন্তু তেওঁক কোৱাজনক তেওঁ উত্তৰ দি কলে, মোৰ আই কোন আৰু মোৰ ভাইবিলাক বা কোন? তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকৰ ফাললৈ হাত মেলি কলে, চোৱা, এওঁবিলাকেই মোৰ আই আৰু মোৰ ভাই, কিয়নো যিকোনোৱে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, মোৰ ভাই ভনী আৰু আইও তেওঁলোকহে। আজি সকলোতকৈ শক্তিশালী সম্বন্ধটো হৈছে খ্ৰীষ্ট আৰু বিশ্বাসকাৰীৰ মাজত থকা সম্বন্ধ। তেওঁ আজি এটা নতুন সম্বন্ধৰ কথা কৈ আছে। আৰু পিতৃৰ ইচ্ছা কি? যাতে আপুনি প্ৰভু যীশুৰ কথা শুনি তেওঁক গ্ৰহণ কৰে, তেওঁতেই সম্পূৰ্ণ আস্থা ৰাখে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুৰ কথা শুনি তেওঁক গ্ৰহণ কৰিছেনে? তেনেহলে আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ ভাই, সম্বন্ধীয় লোক। কথাটো চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন,
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আৰু কিহৰ মায়া হৃদয়ে হাহাকাৰ কৰে, কিহৰ আশা আৰু কিহৰ মায়া হৃদয়ে হাহাকাৰ কৰে। বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰ, কোনে আজি টুকুৰিয়া শুনা এবাৰ নীৰৱে কাণ পাতি, কোনে টুকুৰিয়া কোনে বাৰু টুকুৰিয়া?
যীশুৱে তোমাক মাতিছে আজি, যীশুৱে তোমাক মাতিছে আজি, Thank you.
লাভ বিলাস আৰু ভোগ বিলাসত যদিহে বন্ধু আশা মজি।